গীতমালা 31 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডায়ুদৰ ৰচিত গীত। হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছো, মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা। তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা, মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা। মোক ৰক্ষা কৰিবলৈ তুমিয়ে মোৰ আশ্ৰয় শিলা হোৱা, মোৰ দৃহ কোঠ হোৱা। তুমি মোৰ শিলা আৰু মোৰ দুৰ্গ, এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ দৰ্শক হৈ মোক চলাই নিবা। মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা, কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়। হে যিহোৱা, হে মোৰ বিশ্বস্ত ঈশ্বৰ, তুমিয়ে মোক মুক্ত কৰিলা। মই তোমাৰ হাতত মোৰ আত্মা শুধাই দিছো। যিসকলে অসাৰ মূৰ্তিবোৰৰ সেৱাক পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ, কিন্তু মই যিহোৱাত ভৰসা কৰোঁ। তোমাৰ গভীৰ প্ৰেমত মই আনন্দ কৰিম, উল্লাসিত হ'ম, কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা, মোৰ দুৰ্দশাত তুমি চিন্তিত হলা। তুমি মোক শত্ৰুৰ হাতত শুধাই নিদিলা, বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা। হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছো, দুখত মোৰ চকু সোমাই গৈছে, মোৰ দেহ আৰু প্ৰাণ দুৰ্বল হৈ গৈছে। মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়া কাহি কাহি মোৰ বছৰকেইটা অন্ত হৈছে, মোৰ দুখৰ কাৰণে মোৰ শক্তি লোপ পাইছে আৰু মোৰ অস্থিবোৰ শুকাই গৈছে। মোৰ সকলো শত্ৰুৰ ওচৰত মই ঘৃণাৰ পাত্ৰ, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই হংকাৰ বিষয় হৈছো, বাটত মোক দেখিলে মানুহবোৰ পলাই যায়, মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে মানুহবোৰে মোক পাহৰি গৈছে। মই যে এটা ভগা পাত্ৰৰ দৰে হলো, মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে, তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামৰ্শ কৰিছে, মোৰ প্ৰাণ ল'বলৈ ষড়যন্ত্ৰ কৰিছে। কিন্তু হে যিহোৱা, মই তোমাতেই ভৰসা কৰিছো, মই কওঁ তুমিয়ে মোৰ ঈশ্বৰ, তোমাৰ হাততেই মোৰ সকলো সময় আছে। মোৰ শত্ৰু আৰু তাৰণাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা, তোমাৰ দাসৰ প্ৰতি তোমাৰ মুখ উজ্জ্বল কৰা, তোমাৰ অসীম প্ৰেমত মোক ৰক্ষা কৰা। হে যিহোৱা, মই তোমাক মাতিছো, তুমি মোক লাজত পৰিবলৈ নিদিবা। দুষ্ট লোক বৰং লাজত পৰক, চিউলত নীৰৱে থাকক। অহংকাৰ আৰু তুচ্ছ ভাৱ লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দৰ্প কথা কয়, সেই মিছলীয়া উদবোৰ বোবা হওক। অহ, তোমাৰ মংগল কিমান যে মহান, যি মংগল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা। তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মংগল সিদ্ধ কৰি থাকা। তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্ৰয় স্থানত ৰাখি মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা, বিতৰ্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্ৰয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা। যিহোৱা ধন্য হওক, যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলো, তেওঁ মোলৈ আশ্চৰ্যজনকভাৱে তেওঁৰ গভীৰ প্ৰেম দেখুৱালে। মই আতংকিত হৈ যদিও কৈছিলো, তোমাৰ দৃষ্টিৰ পৰা মই বিচ্ছিন্ন হৈ পৰিলো, তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাটৰুক্তি কৰাত তুমি মোৰ কাকুতি শুনিলা। হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা। যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে। তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় হাঁহিয়াল হওক।